চহৰীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনো বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ 8টা, হাৰিয়ানাৰ 10টা, জম্মু কাশ্মীৰৰ 1টা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিমবংগৰ 8টা সমষ্টি আছে। এই সমষ্টিকেইটাৰ বাবে মুঠ 899গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। দিল্লীত এই পৰ্যায়ত 7টা সংসদীয় সমষ্টিত মুঠ 1,52,00,000 ভোটদাতাই 162গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এই প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ মনোজ তিৱাৰী আৰু বসন্তী স্বৰাজ, আম আদমী পাৰ্টীৰ সোমনাথ ভাৰতী আৰু কুলদীপ কুমাৰ তথা কংগ্ৰেছৰ কানহায়া কুমাৰ আৰু জে পি আগৰৱাল অন্যতম। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে নিৰ্বাচন সুকলমে তথা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গঢ়ি তোলা হৈছে। চহৰখনত স্থাপন কৰা মুঠ 13,637টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 70টা গোলকীয় ভোটগ্ৰহণ কেন্দ্ৰ আছে। এই গোলকীয় ভোটগ্ৰহণ কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। আনহাতে প্ৰথমবাৰৰ বাবে প্ৰতিটো সংসদীয় সমষ্টিতে বিশেষভাৱে সক্ষম লোকে সম্পূৰ্ণৰূপে পৰিচালনা কৰা 1টাকৈ ভোট কেন্দ্ৰও স্থাপন কৰা হৈছে। ইপিনে জম্মু আৰু কাশ্মীৰত কাইলৈ ষষ্ঠ পৰ্যায়ত 25,000ৰো অধিক কাশ্মীৰী প্ৰব্ৰজনকাৰীয়ে অনন্তনাগ আৰু ৰাজৌৰী সমষ্টিত ভোটদান কৰিব। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা তথ্য অনুসৰি জম্মু, উধমপুৰ আৰু এন চি আৰ দিল্লীত কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সেই অনুসৰি 34টা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰও স্থাপন কৰা হৈছে। আনহাতে ভোটগ্ৰহণ কেন্দ্ৰ আৰু অন্যান্য স্থানসমূহৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধ সামৰিক বাহিনীৰ 150টা গোটৰ লগতে জম্মু কাশ্মীৰৰ সশস্ত্ৰ আৰক্ষী তথা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে। এই পৰ্যায়ত জ্যেষ্ঠ বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধান, মেনকা গান্ধী, মনোহৰলাল খট্টৰ, সম্বিত পাত্ৰ, কংগ্ৰেছৰ নেতা দীপেন্দৰ সিং হুদা, কুমাৰী চেলজা, ৰাজ বাব্ৰৰ, সমাজবাদী পাৰ্টীৰ নেতা ধৰ্মেন্দ্ৰ যাদৱ, পি ডি পিৰ মুৰববী মেহবুবা মুফতিৰ ভাগ্য নিৰ্ণয় কৰিব। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি পাঞ্জাৱৰ গুৰদাসপুৰ আৰু জলন্ধৰত 2টাকৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব। আনহাতে কংগ্ৰেছ নেতা শচীন পাইলটে আজি আনন্দপুৰ ছাহিব লোকসভা সমষ্টিত প্ৰচাৰ চলাব। বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াৱতীয়েও আজি পাঞ্জাৱৰ নৱনশেহৰ অঞ্চলত প্ৰচাৰ অভিযানত ভাগ ল'ব। ইপিনে হিমাচল প্ৰদেশত অহা 1 জুনত হ'বলগীয়া সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ লগতে 6টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যখনত বিজেপি আৰু কংগ্ৰেছৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰোড শ্ব, ৰেলী আদিকে ধৰি বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে হিমাচল প্ৰদেশলৈ যাব। তেওঁ চিৰমৌৰ জিলাৰ নাহানৰ চৌগান গ্ৰাউণ্ডত বিজেপিৰ বিজয় সংকল্প ৰেলীক সম্বোধন কৰিব। আনহাতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ চিমলাৰ ৰোহৰুত প্ৰচাৰ অভিযানত ভাগ ল'ব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও কাইলৈ চিমলাৰ নাহানত এটা ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে দেওবাৰে হামিৰপুৰ সংসদীয় সমষ্টিৰ উনাত প্ৰচাৰ অভিযানত ভাগ ল'ব। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে 26 মে' দেওবাৰে ৰাজ্যখনৰ দুই এক ঠাইত ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে সোমবাৰেও ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। মহাৰাট্টৰ পুণেৰ কালাপ্ৰাচলত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ 146 সংখ্যক পাঠ্যক্ৰমৰ কেডেটসকলৰ পাছিং আউট পেৰেডৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সেনাবাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডে উপস্থিত থাকে। উল্লেখযোগ্য যে কালি হাবিবুল্লাহ ভৱনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ 146 সংখ্যক পাঠ্যক্ৰমৰ সমাৱৰ্তন অনুষ্ঠিত হয়। হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ডঃ সতপ্ৰকাশ বাঞ্চাল অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমাৱৰ্তনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মুঠ 205গৰাকী কেডেটক সন্মানীয় স্নাতক ডিগ্ৰী প্ৰদান কৰাৰ লগতে মিত্ৰদেশৰ 17গৰাকী কেডেটকো ডিগ্ৰী প্ৰদান কৰা হয়। তদুপৰি নৌসেনা আৰু বায়ুসেনাৰ 132গৰাকী কেডেটেৰে গঠিত বিটেক পাঠ্যক্ৰমৰ তৰফৰ পৰা 3 বছৰৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ফিল্মছ এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া FTII পুণেৰ এগৰাকী ছাত্ৰই নিৰ্মাণ কৰা এখন চলচ্চিত্ৰই 77 সংখ্যক কা চলচ্চিত্ৰ মহোৎসৱত লাচিনী সন্মানৰ শীৰ্ষ বঁটা লাভ কৰিছে। FTII ছাত্ৰ চিদানন্দ নায়কে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম হৈছে চেনফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ৱান্স টু ন'। লাচিনী শিতানত সমগ্ৰ বিশ্বৰ 2,263খন চলচ্চিত্ৰৰ ভিতৰত কেৱল 18খন চলচ্চিত্ৰহে নিৰ্বাচিত কৰা হৈছিল। এই সকলোবোৰ চলচ্চিত্ৰই হৈছে বিশ্বৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা নিৰ্মিত। পাপুৱা নিউ গিনিৰ এটা ভিতৰুৱা অঞ্চলত ভূমিস্খলনৰ ফলত কমেও 100গৰাকী লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পৰেচনে প্ৰকাশ কৰা মতে ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনৰ এংগা প্ৰদেশৰ কাৰকলাম গাঁওখন বিধবস্ত হৈ পৰিছে। অৱশ্যে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত অঞ্চলটোত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াৰ উত্তৰ দিশত অৱস্থিত পাপুৱা নিউ গিনিয়া হৈছে 800টা বিভিন্ন ভাষা ভাষী লোকে বসবাস কৰা এখন উন্নয়নশীল ৰাষ্ট্ৰ। প্ৰায় 1 কোটি লোকে বসবাস কৰা পাপুৱা নিউ গিনিয়া হৈছে অষ্ট্ৰেলিয়াৰ পাছতে সৰ্বাধিক জনসংখ্যাৰ দক্ষিণ প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ। ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক জয়ী সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান উইক 21-13, 14-21, 21-12 গেমত পৰাস্ত কৰে। অৱশ্যে মহিলাৰ ছিংগলছৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা সিঙৰ জেন ই মেনৰ হাতত 10-21 15-21 গেমত পৰাজিত হয়। আনহাতে ভাৰতৰ কিৰণ জৰ্জ মালয়েছিয়াৰ জি জিয়ানীৰ হাতত 13-21 আৰু 18-21 গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ লগতে ছাই প্ৰতীক আৰু কৃষ্ণ প্ৰসাদ গৰ্গৰ যুটিটো পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হয়। কৃষ্ণ জলী আৰু গায়ত্ৰী গোপাচন্দ্ৰৰ যু ভাৰতীয় যুটিটো মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ইতিমধ্যে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ।